গীতমালা এশ দহ অধ্যায় দাউদৰ ৰচিত গীত। যিহুৱাই মোৰ প্ৰভুক ক'লে, যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীড়া নকৰোঁ তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা। যিহুৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্ৰেৰণ কৰিব, তেওঁ ক'ব, তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা। যুদ্ধৰ দিনত তোমাৰ সৈন্য সামন্তবোৰক তুমি লৈ যাওঁতে পবিত্ৰ পৰ্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব ইচ্ছাৰে নিজকে উৎসৰ্গ কৰিব। ৰাতিপুৱাৰ গৰ্ভৰ স্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুৱকসকল তোমাৰ কাষলৈ আহিব। তুমি মল্কিছেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হবা। যিহুৱাই এই শপত খালে, তেওঁ নিজৰ মন সলনি নকৰিব। যিহুৱা তোমাৰ সোঁহাতে আছে, ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূৰ্ণ কৰিব, তেওঁ জাতিসমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব, তেওঁ মৰা হয়েৰে দেশ পৰিপূৰ্ণ কৰিব, তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুৰি কৰিব, তেওঁ পথৰ দাঁতিত থকা জুৰি জল পান কৰিব, তাতে সতেজ হৈ শেষত বিজয় হীৰ তুলি ধৰিব।